প্ৰথম বংশাৱলী বাইশ অধ্যায়। তাৰ পাছত ডায়ুদে ক'লে, এইয়ে ঈশ্বৰ জিহুৱাৰ গৃহৰ ঠাই আৰু ইজৰাইলৰ হোম বলি উৎসৰ্গৰ অৰ্থে পবিত্ৰ বেদী হ'ব। ডায়ুদে মন্দিৰৰ অৰ্থে বস্তু আয়োজন কৰা আৰু চলোমুনক আদেশ দিয়া। ডায়ুদে ইজৰাইল দেশত বাস কৰা বিদেশীসকলক একগোট কৰিবলৈ দাসসকলক আজ্ঞা দিলে। ঈশ্বৰৰ গৃহ নিৰ্মাণ কৰিবৰ অৰ্থে শিল কাটি টুকুৰা কৰিবলৈ তেওঁলোকক শিলকটীয়া কামত নিযুক্ত কৰিলে। দুৱাৰৰ গজাল আৰু বাটামৰ বাবে ডায়ুদে অধিক পৰিমাণে লোহা আৰু পিতল যোগান ধৰিলে। তেওঁ জুখিব নোৱাৰা পৰিমাণে তামো যোগান ধৰিলে আৰু গণিব নোৱাৰা পৰিমাণৰ এৰস্কাত চিডুনিয়া তুৰিয়াসকলে ডায়ুদৰ ওচৰলৈ গণনা কৰিবলৈ অনেক এৰছ কাঠ আনিছিল। ডায়ুদে ক'লে, মোৰ পুত্ৰ চলোমুন ডেকা ল'ৰা আৰু তেওঁ অভিজ্ঞতা হোৱা নাই আৰু জিহুৱাৰ অৰ্থে যি গৃহ সজা হ'ব বিশেষৰূপে আকৰ্ষণীয় হ'ব লাগিব। সেয়া আন সকলো দেশতো প্ৰখ্যাত আৰু খ্যাতিমান হ'ব লাগিব। সেয়ে এই গৃহৰ বাবে মই প্ৰস্তুত হ'ব লাগিব। সেইকাৰণে ডায়ুদে তেওঁৰ মৃত্যুৰ আগতে ব্যাপক হাৰত বস্তু প্ৰস্তুত কৰিলে। তাৰ পাছত তেওঁ নিজৰ পুত্ৰ চলোমুনক মাতিলে আৰু ইজৰাইলৰ ঈশ্বৰ জিহুৱাৰ বাবে এটা গৃহ সাজিবলৈ তেওঁক আজ্ঞা দিলে। ডায়ুদে চলোমুনক ক'লে, হে মোৰ পুত্ৰ, মোৰ ঈশ্বৰ জিহুৱাৰ নামৰ উদ্দেশ্যে এটা গৃহ নিৰ্মাণ কৰিবলৈ মোৰ ইচ্ছা আছিল, কিন্তু জিহুৱাই মোৰ ওচৰলৈ আহি ক'লে, তুমি অনেকৰ ৰক্তপাত কৰিলা আৰু বহুতো যুদ্ধ কৰিলা, তুমি মোৰ নামৰ উদ্দেশ্যে গৃহ নাহাজিবা, কিয়নো পৃথিৱীত মোৰ সাক্ষাতে তুমি অনেক ৰক্তপাত কৰিলা। অৱশ্যে তোমাৰ এজন পুত্ৰ জন্মিব, তেওঁ শান্তিপ্ৰিয় ব্যক্তি হ'ব, মই তেওঁৰ চাৰিওফালে থকা সকলো শত্ৰুৰ পৰা তেওঁক ৰক্ষা কৰিম, কাৰণ তেওঁৰ নাম চলোমুন হ'ব আৰু মই তেওঁৰ দিনত ইজৰাইলক শান্তি আৰু নিৰিবিলি পৰিৱেশ দিম। তেওঁ মোৰ নামৰ উদ্দেশ্যে এটা গৃহ নিৰ্মাণ কৰিব, তেওঁ মোৰ পুত্ৰ হ'ব আৰু মই তেওঁ পিতৃ হ'ম। মই ইজৰাইলৰ ওপৰত তেওঁক ৰাজসিংহাসন চিৰস্থায়ীৰূপে স্থাপন কৰিম। হে মোৰ বোপা, এতিয়া জিহুৱা তোমাৰ সংগী হওক আৰু তুমি কৃতকাৰ্য হ'বলৈ সক্ষম হোৱা। তেওঁ কোৱাৰ দৰে তুমি তোমাৰ ঈশ্বৰ জিহুৱাৰ গৃহ নিৰ্মাণ কৰা। যেতিয়া তেওঁ ইজৰাইলৰ দাৰিদ্ৰভাৰ তোমাৰ ওপৰত দিব, তেতিয়া কেৱল জিহুৱাই তোমাক বুদ্ধি আৰু বিবেচনা দিয়ক, যাতে তুমি তোমাৰ ঈশ্বৰ জিহুৱাৰ বিধি পালন কৰিব পাৰিবা। জিহুৱাই ইজৰাইলৰ বাবে মুচিক দিয়া বিধি আৰু শাসন প্ৰণালীবোৰ পালন কৰিবলৈ আৰু সেইদৰে কাৰ্য কৰিবলৈ সাৱধানে থাকিলে তুমি কৃতকাৰ্য হ'ব। তুমি বলৱান আৰু হাঁহিয়াল হোৱা, ভয়াতুৰ কি নিৰাশ নহ'বা। এতিয়া চোৱা, মই অতি কষ্টৰে জিহুৱাৰ গৃহৰ বাবে 100,000 কিকৰ সোণ আৰু 100,000 কিকৰ ৰূপ আৰু অধিক হোৱাৰ বাবে নোখোজাকৈ পিতল আৰু অধিক পৰিমাণে লোহা যুগুত কৰি থৈছো। মই কাঠ আৰু শিলো যুগুত কৰি থৈছো। তুমি ইয়াৰ লগত আৰু অধিক যোগ কৰিব পাৰিবা। তোমাৰ অনেক কাম কৰা মানুহ আছে, শিলকটীয়া, শিল আৰু কাঠৰ কাম কৰোতা আৰু সকলোবিধৰ কামত নিপুণ অগণন লোক আছে। যিসকল সোণ, ৰূপ, পিতল আৰু লোহাৰৰ কাম কৰিব জানে, সেয়ে কামত লাগি থাকা আৰু জিহুৱা তোমাৰ লগত থাকক। ডায়ুদে তেওঁৰ পুত্ৰ চলোমুনক সহায় কৰিবলৈ ইজৰাইলৰ সকলো প্ৰধান লোকসকলক আজ্ঞা কৰি ক'লে, তোমালোকৰ ঈশ্বৰ জিহুৱা তোমালোকৰ লগত আছে আৰু চাৰিও দিশৰ পৰা তেওঁ তোমালোকক শান্তি দিব। তেওঁ দেশ নিবাসীসকলক মোৰ হাতত দিলে। জিহুৱাৰ আৰু তেওঁ লোকসকলৰ আগত দেশ বশীভূত হৈছে। এতিয়া সম্পূৰ্ণ হৃদয়ে তোমালোকৰ ঈশ্বৰ জিহুৱাক বিচাৰা, উঠা আৰু ঈশ্বৰ জিহুৱাৰ পবিত্ৰ গৃহ নিৰ্মাণ কৰা। তাৰ পাছত নিয়ম চন্দুক আৰু ঈশ্বৰৰ পবিত্ৰ বস্তুবোৰ যীহোৱাৰ নামৰ উদ্দেশ্যে নিৰ্মাণ কৰা গৃহলৈ আনিব পাৰিবা।